والله أخرجكم من بطون أمهاتكم لا تعلمون شيئا وجعل لكم السمع والأبصار والأفئدة لعلكم تشكرون
আৰু আল্লাহে তোমালোকক তোমালোকৰ মাতৃগৰ্ভৰ পৰা এনেকুৱা অৱস্থাত উলিয়াইছে যেতিয়া তোমালোকে একোৱে জনা নাছিলা আৰু তেওঁই তোমালোকক দিছে শ্ৰৱণ শক্তি দৃষ্টিশক্তি আৰু হৃদয় যাতে তোমালোকে কৃতজ্ঞতা প্ৰকাশ কৰা